يا أيها الذين آمنوا شهادة بينكم إذا حضر أحدكم الموت حين الوصية اثنان ذوى عدل منكم أو آخران من غيركم إن أنتم ضربتم في الأرض فأصابتكم مصيبة الموت تحبسونهما من بعد الصلاة فيقسمان بالله إن ارتبتم لا نشتري به ثمنا ولو كان ذا قربى ولا نكتم شهادة الله إنا إذا لمن الآثمين
هي مؤمن هقول তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অসিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে অমুছলিমসকলৰ পৰা হ'লেও দুজন মানুহক সাক্ষী হিচাপে মনোনীত কৰিবা যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে চালাতৰ পিছত অপেক্ষাত ৰাখিবা তাৰপিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক'ব আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰোঁ যদি আমি এনেকুৱা কৰোঁ তেন্তে নিশ্চয় আমি পাপিষ্টসকলৰ অন্তৰ্ভুক্ত হ'ম